জিৰিমিয়া 46 অধ্যায়। জাতিসমূহৰ বিষয়ে ভাববাণী। মিছৰৰ বিষয়। জাতিসমূহৰ বিষয়ে জিৰিমিয়া ভাববাদীৰ ওচৰলৈ অহা জিহুৱাৰ বাক্য। মিছৰৰ বিষয়। যোছিয়াৰ পুত্ৰ জিহুদাৰ ৰজা জিহুৱাকিমৰ ৰাজত্বকালৰ চতুৰ্থ বছৰত বাবিলৰ ৰজা নবুখদনেচৰে পৰাজয় কৰা ফৰাত নদীৰ পাৰৰ কৰ্কমিশ্বত থকা মিছৰীয়া ৰজা ফৰুণ নখুৰ সৈন্যৰ সামন্তৰ বিষয়ে। তোমালোকে ঢাল আৰু ফৰ যুগুত কৰা আৰু যুদ্ধ কৰিবৰ বাবে ওচৰ চাপা। সেই অশ্বাৰোহীসকল, ঘোঁৰাবোৰ সজোৱা, ঘোঁৰাত উঠা আৰু শিৰুৰক্ষক টুপি পিন্ধি আগলৈ গৈ থিয় হোৱা। বৰচা জকমকোৱা, কবচ পিন্ধা। মই কিয় এনেকুৱা দেখিছো? তেওঁলোক ব্যাকুল হৈছে, পাছ হুহুকি গৈছে। তেওঁলোকৰ বীৰসকল বিহুল হৈ বেগাই পলাইছে আৰু পাছলৈ নাচাই। জিহুৱাই কৈছে, চাৰিওফালে ত্ৰাস। বেগী লোক পলাই যাব নোৱাৰে, বীৰ হাৰিব নোৱাৰে। উত্তৰফালে ফৰাত নদীৰ পাৰত তেওঁলোকে উজুতি খাই পৰিছে। যাৰ জলসমূহে নৈবোৰৰ দৰে আস্ফালন কৰিছে, নীল নদীৰ দৰে বাঢ়ি অহা সৌজন কোন? মিছৰৰ নীল নদীৰ দৰে বাঢ়ি আহিছে আৰু তাৰ জলসমূহে নদীবোৰৰ দৰে আস্ফালন কৰিছে। আৰু সি কৈছে, মই বাঢ়ি পৃথিৱীৰ তল নিয়াম, নগৰ আৰু তাৰ নিবাসীসকলক নষ্ট কৰিম। সেই ঘোঁৰাবিলাক উঠি যোৱা, সেই ৰথবিলাক বাটুলৰ নিচিনাকৈ লৰি যোৱা। বীৰসকল ঢাল ধাৰি কোচ আৰু পুত আৰু ধনুৰ্ধৰ ও ধনুত জোৰ দিয়া লুদিয়া লোকসকল বাহিৰ ওলাও। কিয়নো এই দিন বাহিনীসকলৰ প্ৰভু জিহুৱাৰ দিন। তেওঁ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সদা দিন। তৰোৱালে গ্ৰাস কৰি হেঁপা পলোৱাৰ আৰু তেওঁলোকৰ তেজ পান কৰি পৰিতিক্ত হ'ব। কিয়নো উত্তৰ দেশত ফৰাত নদীৰ পাৰত বাহিনীসকলৰ প্ৰভু জিহুৱাৰ এক যজ্ঞ হৈছে। সেই কুমাৰী মিছৰ জীয়াৰী, তুমি গিলিয়দলৈ উঠি গৈ সুস্থজনক গছৰ ৰস লোৱা। তুমি বৃথা অনেক ঔষধ ব্যৱহাৰ কৰিছা, তোমাৰ কোনো সুস্থতা নাই। জাতিবোৰে তোমাৰ অপমানৰ কথা শুনিছে আৰু তোমাৰ চিঞৰৰ শব্দৰে পৃথিৱী পৰিপূৰ্ণ হৈছে। কিয়নো বীৰে বীৰত খুন্দা খাই দুয়ো একেলগে পতিত হ'ল। বাবিলৰ ৰজা নবুখদনেচৰে আহি মিছৰ দেশ পৰাজয় কৰিবৰ বিষয়ে জিৰিমিয়া ভাববাদী কোৱা জিহুৱাৰ বাক্য। তোমালোকে মিছৰত প্ৰচাৰ কৰা, মিগদুলত ঘোষণা কৰা, নুফ আৰু তফপন হেচত ঘোষণা কৰা। তোমালোকে কোৱা, তুমি আগলৈ গৈ থিয় হোৱা, নিজকে যুগুত কৰা, কিয়নো তৰোৱালে তোমাৰ চাৰিওফালে গ্ৰাস কৰিছে। তোমাৰ বলৱানজনক কেলেই পলোৱা হ'ল? তেওঁ থিয় হৈ নাথাকিল, কিয়নো জিহুৱাই তেওঁক পেলালে। তেওঁ অনেকক উজুতি খুৱালে, এনেকৈ তেওঁলোকে পৰস্পৰে পৰাপৰি হ'ল। আৰু তেওঁলোকে ক'লে, উঠা, আমি এই সংহাৰক তৰোৱালৰ মুখৰ পৰা নিজ জাতিৰ ওচৰলৈ আৰু আমাৰ জন্মৰ দেশলৈ উলটি যাওঁ হওক। তেওঁলোকে তাত চিঞৰি ক'লে, মিছৰৰ ৰজা ফৰুণৰ সৰ্বনাশ হ'ল, তেওঁ উপযুক্ত সময় বৃথা নষ্ট কৰিলে। বাহিনীসকলৰ জিহুৱাৰ নামেৰে প্ৰখ্যাত ৰজাই কৈছে, মোৰ জীৱনৰ শপত, পৰ্বতবোৰৰ মাজত পৰ্বত তাবুৰ যেনে আৰু সমুদ্ৰ পাৰত থকা কৰ্মিল যেনে, নিশ্চয় তেওঁ তেনে হৈ আহিব। সেই মিছৰ নিবাসিনী জীয়াৰী, বন্দী অৱস্থালৈ যাবৰ বাবে নিজৰ প্ৰয়োজনীয় বস্তু লোৱা, কিয়নো নুফ উচ্ছন্ন ঠাই হ'ব, দগ্ধ আৰু নিবাসী শূন্য হ'ব। মিছৰ অতি সুন্দৰী চেউৰী গৰু, কিন্তু উত্তৰ দিশৰ পৰা এটা দাহ আহিল। তাইৰ মাজত থকা তাই বেজ খোৱাবোৰ হৃষ্টপুষ্ট ডামৰীৰ সদৃশ্য, কিয়নো তেওঁলোকো বিমুখ হৈ গৈছে, এইবাবে পলাইছে, থিয়কেই নিদিলে, কাৰণ তেওঁলোকৰ আপদৰ দিন, তেওঁলোকৰ দণ্ডৰ সময় তেওঁলোকৰ ওচৰত উপস্থিত। পলাই যাওঁতে তাই যোৱা শব্দ সাপ যোৱাৰ শব্দৰ দৰে হ'ব, কিয়নো হতটোৱে সহন্যে যাত্ৰা কৰি কাঠ কটিয়াৰ দৰে কুঠাৰেৰে তাইক আক্ৰমণ কৰিব। জীৱাই কৈছে, যদিও তাই কাঠনি অগম্য, তথাপি তেওঁলোকে তাক কাটি পেলাব, কিয়নো তেওঁলোক অৰ্থাৎ শত্ৰুসকল ফৰিঙৰ জাকতকৈও অধিক আৰু অসংখ্য। মিছৰ জীয়াৰী লজ্জিত হ'ব, তাইক উত্তৰ দেশীয়সকলৰ হাতত সমৰ্পণ কৰা হ'ব। ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জীৱাই কৈছে, চোৱা, মই নোট থকা আমোনক, ফৰুণক, মিছৰক আৰু তাৰ দেৱতাবোৰক আৰু তাৰ ৰজাসকলক, এনেকি ফৰুণ আৰু তেওঁ ভাৰসা কৰা লোকসকলে দণ্ড দিম, আৰু তেওঁলোকৰ প্ৰাণ বিচাৰি ফুৰাসকলৰ হাতত বাবিলৰ ৰজা নবুখদনেচৰৰ আৰু তেওঁ প্ৰধানমন্ত্ৰীসকলৰ হাতত মই তেওঁলোকক সমৰ্পণ কৰিম। তথাপি জিহুৱাই কৈছে, পাছত সেই দেশ আগৰ কালৰ দৰে বসতি স্থান হ'ব, কিন্তু সেই মোৰ দাস জাকুব ভয় নকৰিবা, সেই ইজৰাইল ব্যাকুল নহবা, কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক আৰু বন্দী অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম। তাতে জাকুব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব। জিহুৱাই কৈছে, সেই মোৰ দাস জাকুব ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছো, কাৰণ মই যি জাতিৰ মাজলৈ তোমাক খেদিলোঁ সেই সকলো জাতিক মই নিঃশেষে সংহাৰ কৰিলেও তোমাক নিঃশেষে সংসাৰ নকৰিম, কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ।